ألف لام ميم.
ألف لام ميم.
أحسب الناس أن يتركوا أن يقولوا آمنا وهم لا يفتنون.
মানুহে ভাবিছে নেকি যে আমি ইমান আনিছো এই বুলি কলে সিহঁতক পৰীক্ষা নকৰাকৈ এনে এৰি দিয়া হ'ব?
ولقد فتن الذين من قبلهم فليعلمن الله الذين صدقوا وليعلمن الكاذبين.
নিশ্চয় আমি সিহঁতৰ পূৰ্ববৰ্তী সকলকো পৰীক্ষা কৰিছিলোঁ, গতিকে আল্লাহে নিশ্চয় প্ৰকাশ কৰি দিব কোন সত্যবাদী, আৰু তেওঁ অৱশ্যে প্ৰকাশ কৰি দিব কোন মিছলীয়া।
أَمْ حَسِبَ الَّذِينَ يَعْمَلُونَ السَّيِّئَاتِ أَنْ يَسْبِقُونَا سَاءَ مَا يَحْكُمُونَ.
অথবা যিসকলে দুষ্কৰ্ম কৰে সিহঁতে ভাবিছে নেকি যে সিহঁতে আমাৰ আয়ত্তৰ বাহিৰলৈ গুচি যাব? কিমান যে নিকৃষ্ট সিহঁতৰ এই সিদ্ধান্ত!
مَنْ كَانَ يَرْجُو لِقَاءَ اللَّهِ فَإِنَّ أَجَلَ اللَّهِ لَآتٍ وَهُوَ السَّمِيعُ الْعَلِيمُ.
যিয়ে আল্লাহৰ সাক্ষাৎ কামনা কৰে তেওঁ জানি থোৱা উচিত যে আল্লাহৰ নিৰ্ধাৰিত সময় নিশ্চিতভাৱে আহিবই, আৰু তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ।
وَمَنْ جَاهَدَ فَإِنَّمَا يُجَاهِدُ لِنَفْسِهِ إِنَّ اللَّهَ لَغَنِيٌّ عَنِ الْعَالَمِينَ.
আৰু যে প্ৰচেষ্টা চলায় সি নিজৰ বাবেহে প্ৰচেষ্টা চলায়, নিশ্চয় আল্লাহ সৃষ্টি জগতৰ পৰা অমুখাপেক্ষী।
وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ لَنُكَفِّرَنَّ عَنْهُمْ سَيِّئَاتِهِمْ وَلَنَجْزِيَنَّهُمْ أَحْسَنَ الَّذِي كَانُوا يَعْمَلُونَ.
আৰু যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে নিশ্চয় আমি তেওঁলোকৰ পৰা তেওঁলোকৰ পাপসমূহক মাৰ্জনা কৰিম, আৰু তেওঁলোকে যি উত্তম আমল কৰিছিল নিশ্চয় আমি তাৰ প্ৰতিদান দিম।
وَوَصَّيْنَا الْإِنسَانَ بِوَالِدَيْهِ حُسْنًا وَإِن جَاهَدَاكَ لِتُشْرِكَ بِمَا لَيْسَ لَكَ بِهِ عِلْمٌ فَلَا تُطِعْهُمَا إِلَيَّ مَرْجِعُكُمْ فَأُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُونَ.
আৰু আমি মানুহক তাৰ পিতৃ মাতৃৰ প্ৰতি সৎ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছোঁ, কিন্তু সিহঁতে যদি মোৰ লগত চিৰিক কৰিবলৈ তোমাৰ ওপৰত বল প্ৰয়োগ কৰে যি বিষয়ত তোমাৰ কোনো জ্ঞান নাই, তেন্তে তুমি সিহঁতৰ কথা নামানিবা। জানি থোৱা মোৰ ওচৰতে তোমালোকৰ প্ৰত্যাৱৰ্তন, তেতিয়া মই তোমালোকক জনাই দিম তোমালোকে কি কৰিছিলা।
وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ لَنُدْخِلَنَّهُمْ فِي الصَّالِحِينَ.
আৰু যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে নিশ্চয় আমি তেওঁলোকক সৎকৰ্ম পৰায়ণসকলৰ অন্তৰ্ভুক্ত কৰিম।
وَمِنَ النَّاسِ مَن يَقُولُ آمَنَّا بِاللَّهِ فَإِذَا أُوذِيَ فِي اللَّهِ جَعَلَ فِتْنَةَ النَّاسِ كَعَذَابِ اللَّهِ جَعَلَ فِتْنَةَ النَّاسِ كَعَذَابِ اللَّهِ وَلَئِن جَاءَ نَصْرٌ مِّن رَّبِّكَ لَيَقُولُنَّ إِنَّا كُنَّا مَعَكُمْ أَوَلَيْسَ اللَّهُ بِأَعْلَمَ بِمَا فِي صُدُورِ الْعَالَمِينَ.
আৰু মানুহৰ মাজত কিছুমান এনেকুৱা মানুহ আছে যিসকলে কয় আমি আল্লাহৰ প্ৰতি ইমান আনিছো, কিন্তু আল্লাহৰ পথত যেতিয়া সিহঁতক নিৰ্যাতন কৰা হয় তেতিয়া সিহঁতে মানুহৰ নিৰ্যাতনক আল্লাহৰ শাস্তিৰ দৰে গণ্য কৰে, কিন্তু তোমাৰ প্ৰতিপালকৰ কোনো সহায় আহিলে সিহঁতে কয় নিশ্চয় আমি তোমালোকৰ লগতেই আছিলোঁ, তেন্তে কোৱাচোন সৃষ্টির অন্তকরণত যি আছে সেই বিষয়ে আল্লাহ সম্যক অবগত নহয়নে?
وَلَيَعْلَمَنَّ اللَّهُ الَّذِينَ آمَنُوا وَلَيَعْلَمَنَّ الْمُنَافِقِينَ
আর আল্লাহে নিশ্চয় প্রকাশ করে দিব কোনে ঈমান আনিছে আর অবশ্য প্রকাশ করে দিব কোন মুনাফিক।
وَقَالَ الَّذِينَ كَفَرُوا لِلَّذِينَ آمَنُوا اتَّبِعُوا سَبِيلَنَا وَلْنَحْمِلْ خَطَايَاكُمْ وَمَا هُمْ بِحَامِلِينَ مِنْ خَطَايَاهُمْ مِنْ شَيْءٍ إِنَّهُمْ لَكَاذِبُونَ
أرو كافر حقل مؤمن حقل قوي تمالك عمار پوتو نخرن قرار আমি তোমালোকৰ পাপকৰ্মৰ বোজা বহন কৰিম, অথচ সিহঁতে সিহঁতৰ গুণাহৰ কোনো বোজাই বহন নকৰিব, নিশ্চয় সিহঁত হৈছে মিছলীয়া।
ওয়ালা ইয়াহমিলুন্না আছকালহুম ওয়া আছকালাম মা আছকালিহিম ওয়ালা ইউসআলুন্না ইয়াউমাল কিয়ামাতি আম্মা কানু ইফতারুন
বরং সিহঁতে নিশ্চয় বহন কৰিব নিজৰ পাপকৰ্মৰ বোজা, লগতে আরো কিছুমান বোঝা, আর সিহতে যে মিছা রটনা করেছিল সেই বিষয়ে সিহতক নিশ্চয় কিয়ামতের দিন প্রশ্ন করা হবো।
ولقد ارسلنا نوحا الى قومه فلبث فيهم الف سنه الا 50 عاما فاخذهم الطوفان وهم ظالمون
আর আমি নূহক তেওর সম্প্রদায়ের রসুলে প্রেরণ করেছিল, তেও সিহঁতৰ মাজত অৱস্থান কৰিছিল 50 বছৰ কম 1000 বছৰ, তাৰপিছত মহাপ্লাৱনে সিহঁতক গ্ৰাস কৰিছিল কাৰণ সিহঁত আছিল জালিম।
فَأَنجَيْنَاهُ وَأَصْحَابَ السَّفِينَةِ وَجَعَلْنَاهَا آيَةً لِلْعَالَمِينَ
তাৰপিছত আমি তেওঁক আৰু নাৱত আৰোহণকাৰীসকলক ৰক্ষা কৰিছিলোঁ আৰু সৃষ্টি জগতৰ বাবে ইয়াক এটা নিদৰ্শন বনাই দিছোঁ।
وإبراهيم إذ قال لقومه اعبدوا الله واتقوه ذلكم خير لكم إن كنتم تعلمون
আর স্মরণ করা ইব্রাহিম যেতিয়া তেও নিসম্প্রদায় কইছিল তোমালকে কেবল আল্লাহরই ইবাদত করা আর তেওরই তাকওয়া অবলম্বন করা এইটুয়ে তোমালকৰ বাবে উত্তম যদি তোমালকে জানিলা হেতেন।
إنما تعبدون من دون الله أوثانا وتخلقون إفكا إن الذين تعبدون من دون الله لا يملكون لكم رزقا فابتغوا عند الله الرزق واعبدوه واشكروا له إليه ترجعون
তোমালোকে আল্লাহৰ কৰি কেৱল মূৰ্তি পূজাহে কৰি আছা আৰু মিছা উদ্ভাৱন কৰি আছা, তোমালোকে আল্লাহৰ বাহিৰে জীৱৰ উপাসনা কৰি আছা, সিহঁত কিন্তু তোমালোকৰ জীৱিকাৰ মালিক নহয়, সেয়ে তোমালোকে কেৱল আল্লাহৰ ওচৰতে জীৱিকা বিচৰা আৰু তেওঁৰে ইবাদত কৰা, তেওঁৰ কৃতজ্ঞতা প্ৰকাশ কৰা, তেওঁৰ ওচৰতে তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ'ব।
وَإِن تُكَذِّبُوا فَقَدْ كَذَّبَ أُمَمٌ مِّن قَبْلِكُمْ وَمَا عَلَى الرَّسُولِ إِلَّا الْبَلَاغُ الْمُبِينُ
আর তোমালোকে যদি অস্বীকার করা তেন্তে জানি থোৱা তোমালোকৰ পূৰ্ববৰ্তী সকলো অস্বীকাৰ কৰিছিল, সুস্পষ্টভাৱে প্ৰচাৰ কৰাটোৱে হৈছে ৰাসূলৰ একমাত্ৰ দায়িত্ব।
أَوَلَمْ يَرَوْا كَيْفَ يُبْدِئُ اللَّهُ الْخَلْقَ ثُمَّ يُعِيدُهُ إِنَّ ذَلِكَ عَلَى اللَّهِ يَسِيرٌ
কিয়তে লক্ষ্য করা নাই নে আল্লাহে কেনেকৈ সৃষ্টিক অস্তিত্ব দান করে তারপিছত তেওঁ ইয়াৰ পুনৰাবৃত্তি কৰিব, নিশ্চয় এইটো আল্লাহৰ বাবে অতি সহজ।
قل سيروا في الأرض فانظروا كيف بدأ الخلق ثم الله ينشئ النشأة الآخرة إن الله على كل شيء قدير
كوا তোমালোক পৃথিবীত ভ্রমণ করা তারপর প্রত্যক্ষ করা কেনে কইতো সৃষ্টি আরম্ভ করিছে তারপিছত আল্লাহ পুনর্বার সৃষ্টি করিব, নিশ্চয় আল্লাহ সকলো বস্তুর উপর ক্ষমতাবান।
يُعَذِّبُ مَن يَشَاءُ وَيَرْحَمُ مَن يَشَاءُ وَإِلَيْهِ تُقْلَبُونَ
তেওঁ যাক ইচ্ছা করে শাস্তি দিয়ে আৰু যাৰ প্ৰতি ইচ্ছা করে অনুগ্ৰহ কৰে, তোমালোকক তেওঁৰ ওচৰতে উভতাই নিয়া হ'ব।
وَمَا أَنْتُمْ بِمُعْجِزِينَ فِي الْأَرْضِ وَلَا فِي السَّمَاءِ وَمَا لَكُمْ مِنْ دُونِ اللَّهِ مِنْ وَلِيٍّ وَلَا نَصِيرٍ
তোমালোকে আল্লাহক পৃথিবীত অথবা আকাশত কত ব্যর্থ করিব নোৱাৰিবা? আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱকো নাই আৰু কোনো সহায়কাৰীও নাই।
والذين كفروا بآيات الله ولقائه أولئك يئسوا من رحمتي وأولئك لهم عذاب أليم
আৰু যিসকলে আল্লাহৰ নিদৰ্শনক আৰু তেওঁৰ সাক্ষাতক অস্বীকাৰ কৰে সিহঁতে মোৰ অনুগ্ৰহৰ পৰা নিৰাশ হয় আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
فما كان جواب قومه إلا أن قالوا اقتلوه أو حرقوه فأنجاه الله من النار إن في ذلك لآيات لقوم يؤمنون
উত্তৰত ইব্ৰাহিমৰ সম্প্ৰদায়ে কেৱল এই কথাষাৰকে ক'লে যে ইয়াক হত্যা কৰা অথবা জুইত জ্বলাই দিয়া। তাৰপিছত আল্লাহে তেওঁক জুইৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন এনে সম্প্ৰদায়ৰ বাবে যিসকলে ইমান পোষণ কৰে।
وقال إنما اتخذتم من دون الله أوثانا مودة بينكم في الحياة الدنيا ثم يوم القيامة يكفر بعضكم ببعض ويلعن بعضكم بعضا ومأواكم النار وما لكم من ناصرين
إبراهيم আৰু ক'লে, তোমালোকে দেখোন আল্লাহৰ পৰিৱৰ্তে মূৰ্তিবোৰকহে উপাস্যৰূপে গ্ৰহণ কৰিছা পাৰ্থিৱ জীৱনত তোমালোকৰ পাৰস্পৰিক বন্ধুত্বৰ খাতিৰত, কিন্তু কিয়ামতৰ দিনা তোমালোকে ইজনে সিজনক অস্বীকাৰ কৰিবা আৰু পৰস্পৰে পৰস্পৰক অভিশাপ কৰিবা। তোমালোকৰ আৱাস হ'ব জাহান্নাম আৰু তোমালোকৰ কোনো সহায়কাৰী নাথাকিব। তাৰপিছত লোটে তেওঁৰ ওপৰত বিশ্বাস স্থাপন কৰিলে। ইব্ৰাহিমে ক'লে, মই মোৰ প্ৰতিপালকৰ উদ্দেশ্যে হিজৰত কৰিম, নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী প্ৰজ্ঞাময়।
وَوَهَبْنَا لَهُ إِسْحَاقَ وَيَعْقُوبَ وَجَعَلْنَا فِي ذُرِّيَّتِهِ النُّبُوَّةَ وَالْكِتَابَ وَآتَيْنَاهُ أَجْرَهُ فِي الدُّنْيَا وَإِنَّهُ فِي الْآخِرَةِ لَمِنَ الصَّالِحِينَ
আৰু আমি ইব্ৰাহিমক দান কৰিছিলোঁ ইছহাক আৰু ইয়াকুব, লগতে তেওঁৰ বংশধৰসকলৰ বাবে স্থিৰ কৰিছিলোঁ নবুৱত আৰু কিতাপ। আমি তেওঁক পৃথিৱীতে পুৰস্কৃত কৰিছিলোঁ আৰু আখিৰাততো তেওঁ নিশ্চয় সৎকৰ্মপৰায়ণসকলৰ অন্যতম হ'ব।
ولوطا إذ قال لقومه إنكم لتأتون الفاحشة ما سبقكم بها من أحد من العالمين
আৰু স্মৰণ কৰা লোটৰ কথা, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, নিশ্চয় তোমালোকে এনেকুৱা অশ্লীল কাম কৰি আছা যিটো তোমালোকৰ পূৰ্বে সৃষ্টি জগতৰ কোনেও কৰা নাছিল।
ইন্নাকুম লাতাতুনা আর-রিজালা ওয়া তাকতাউনা আস-সাবীলা ওয়া তাতুনা ফী নাদীকুমুল মুনকার ফামা কানা জাওয়াব কওমিহি ইল্লা قالوا ائتنا بعذاب الله إن كنت من الصادقين
তোমালোকে পুরুষৰ ওচৰলৈ সমকামিতাৰ উদ্দেশ্যে গমন কৰা আৰু তোমালোকে বাটে পথে ডকাইতি কৰা আৰু তোমালোকে নিজৰ বৈঠকত প্ৰকাশ্য ঘৃণনীয় কাম কৰা। উত্তৰত তেওঁৰ সম্প্ৰদায় কেৱল এইটোৱে কলে যে তেন্তে আমাৰ ওপৰত আল্লাহৰ শাস্তি লৈ আহা যদি তুমি সত্যবাদী হোৱা।
قال رب انصرني على القوم المفسدين
তেওঁ কলে হে মোৰ প্ৰতিপালক বিপদ সৃষ্টিকাৰী সম্প্ৰদায়ৰ বিৰুদ্ধে তুমি মোক সহায় কৰা।
ولما جاءت رسلنا ابراهيم بالبشرى قالوا إنا مهلكوا أهل هذه القرية إن أهلها كانوا ظالمين
আৰু যেতিয়া আমাৰ প্ৰিয়ত ফিৰিস্তাসকল সুসংবাদ হয় ইব্ৰাহিমৰ ওচৰলৈ আহিল তেওঁলোকে কলে নিশ্চয় আমি এই জনপদবাসীক ধ্বংস কৰিম নিশ্চয় ইয়াৰ অধিবাসীসকল হৈছে জালিম।
قال إن فيها لوطا قالوا نحن أعلم بمن فيها لننجينه وأهله إلا امرأته كانت من الغابرين
إبراهيم قال نتشي اي جنوبود المزد دكون لوتو آسه تولوك قال تات كون كون آسه خي كو تامي بھالكو يزانو নিশ্চয় আমি লুতক আৰু তেওঁৰ পৰিয়ালবৰ্গক ৰক্ষা কৰিম কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে তাই হ'ব পিছত অৱস্থানকাৰীবিলাকৰ অন্তৰ্ভুক্ত।
بهم وضاق بهم ذرعا وقالوا لا تخف وقالوا لا تخف ولا تحزن إنا منجوك وأهلك إلا امرأتك كانت من الغابرين
আৰু যেতিয়া আমাৰ প্ৰেৰিত ফিৰিস্তাসকল লুতৰ ওচৰলৈ আহিল তেতিয়া তেওঁ তেওঁলোকৰ বিষয়ে চিন্তিত হৈ পৰিল আৰু তেওঁ নিজকে তেওঁলোকক ৰক্ষা কৰিবলৈ অসমৰ্থ বুলি ভাবিলে। তেওঁলোকে কলে ভয় নকৰিব চিন্তাও নকৰিব নিশ্চয় আমি আপোনাক আৰু আপোনাৰ পৰিয়ালক ৰক্ষা কৰিম কেৱল আপোনাৰ স্ত্ৰীৰ বাহিৰে তাই হৈছে পিছত অৱস্থানকাৰীবিলাকৰ অন্তৰ্ভুক্ত।
ইন্না মুনজিলুনা আলা আহলি হাযিহিল ক্বরিয়াতি রিজজাম মিনাস সামাই বিমা কানু ইয়াফসুকুন
নিশ্চয় আমি এই জনপদবাসীর উপর শাস্তি অবতীর্ণ করিম কারণ সিহত মহা পাপ কর্ম লিপ্ত হয়েছে।
ওয়ালাকাদ তারাকনা মিনহা আয়াতান বাইনাতান লিকাওমি ইয়াকিলুন
আর নিশ্চয় আমি ইয়াত বুধ শক্তি সম্পন্ন সম্প্রদায়ের ভাবে একটা স্পষ্ট নিদর্শন রাখিছো।
وإلى مدين أخاهم شعيبا فقال يا قوم اعبدوا الله وارجوا اليوم الآخر ولا تعثوا في الأرض مفسدين
আৰু আমি মাদিয়ান বাকী সকলৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ সিহঁতৰ ভাতৃ শুৱাইবক তাৰপিছত তেওঁ কৈছিল হে মোৰ সম্প্ৰদায় তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা আৰু শেষ দিৱসৰ আশা কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা।
فكذبوه فأخذتهم الرجفة فأصبحوا في دارهم جاثمين
তথাপি সিহঁতে তেওঁক অস্বীকাৰ কৰিলে ফলত সিহঁত ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হৈ নিজ নিজ ঘৰতে নতজানো অৱস্থাত শেষ হৈ গ'ল।
وعادا وثمود وقد تبين لكم من مساكنهم وزين لهم الشيطان أعمالهم وزين لهم الشيطان أعمالهم فصدهم عن السبيل وكانوا مستبصرين
عاد আৰু সামুদক আমি ধ্বংস কৰিছিল সিহঁতৰ ঘৰ দুৱাৰৰ কিছুমান ধ্বংস অৱশেষ তোমালোকৰ বাবে উন্মোচিত হৈছে চয়তানে সিহঁতৰ কৰ্মক সিহঁতৰ দৃষ্টিত খুবনীয় কৰি দিছিল আৰু সিহঁতক সৎ পথ অৱলম্বনত বাধা দিছিল যদিও সিহঁত আছিল অতি বিচক্ষণ
وقارون وفرعون وهامان ولقد جاءهم موسى بالبينات فاستكبروا في الأرض وما كانوا سابقين
আৰু আমি ধ্বংস কৰিছিলোঁ কাৰুণ ফিৰাউন আৰু হামানক নিশ্চয় মুছাই সিহঁতৰ ওচৰলৈ সুস্পষ্ট নিদৰ্শন লৈ আহিছিল তথাপিও সিহঁতে পৃথিৱীত অহংকাৰ কৰিছিল কিন্তু সিহঁতে মূল শাস্তিৰ পৰা বাচিব পৰা নাছিল
فَكُلًّا أَخَذْنَا بِذَنبِهِ فَمِنْهُم مَّنْ أَرْسَلْنَا عَلَيْهِ حَاصِبًا وَمِنْهُم مَّنْ أَخَذَتْهُ الصَّيْحَةُ وَمِنْهُم مَّنْ خَسَفْنَا بِهِ الْأَرْضَ وَمِنْهُم مَّنْ أَغْرَقْنَا وَمَا كَانَ اللَّهُ لِيَظْلِمَهُمْ وَلَكِنْ كَانُوا أَنفُسَهُمْ يَظْلِمُونَ
এতেকে খিয়তৰ প্ৰত্যেককে নিজ নিজ অপৰাধৰ বাবে আমি খিয়তক কৰায়ত্ত কৰিছিলো খিয়তৰ কিছুমানৰ ওপৰত আমি প্ৰেৰণ কৰিছিলো শিলাবৃষ্টি সম্পন্ন প্ৰচণ্ড ধুমুহা লগতে খিয়তৰ কিছুমানক আক্ৰমণ কৰিছিল বিকট চিঞৰে আৰু কিছুমানক পুতি পেলাইছিলো ভূগৰ্ভত আৰু কিছুমানক ডুবাই মাৰিছিল আল্লাহ এনেকুৱা নহয় যে তেওঁ সিহঁতৰ প্ৰতি অন্যায় কৰিব বৰং সিহঁত নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল
مثل الذين اتخذوا من دون الله أولياء كمثل العنكبوت اتخذت بيتا كمثل العنكبوت اتخذت بيتا وإن أوهن البيوت لبيت العنكبوت لو كانوا يعلمون
যিসকলে আল্লাহৰ বাহিৰে আনক অভিভাৱক ৰূপে গ্ৰহণ কৰে সিহঁতৰ দৃষ্টান্ত হৈছে মকৰৰ নিচিনা যিয়ে ঘৰ বনায় নিশ্চয় ঘৰৰ মাজত আটাইতকৈ দুৰ্বল ঘৰ হৈছে মকৰৰ ঘৰ হাই যদি সিহঁতে জানিলেহেঁতেন নিশ্চয় আল্লাহে সেইবোৰক জানে যিবোৰক সিহঁতে আল্লাহৰ বাহিৰে আহ্বান কৰে তেওঁ মহাপৰাক্ৰমশালী প্ৰজ্ঞাময়
وتلك الأمثال نضربها للناس وما يعقلها إلا العالمون
আৰু এইবোৰ দৃষ্টান্ত আমি কেৱল মানুহৰ বাবেই দিওঁ কিন্তু কেৱল জ্ঞানীসকলেহে সেয়া বুজি পায়
خلق الله السماوات والأرض بالحق إن في ذلك لآية للمؤمنين
الله যথাযথ ভাবে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে নিশ্চয় ইয়াত আছে মুমিনসকলৰ বাবে নিদৰ্শন
اتل ما أوحي إليك من الكتاب وأقم الصلاة إن الصلاة تنهى عن الفحشاء والمنكر ولذكر الله أكبر والله يعلم ما تصنعون
তোমাৰ প্ৰতি যি কিতাপ অহি কৰা হৈছে তাৰ পৰা তুমি তিলাৱত কৰা আৰু চালাত কায়েম কৰা নিশ্চয় চালাতে অশ্লীল আৰু অসৎ কৰ্মৰ পৰা বিৰত ৰাখে আল্লাহৰ স্মৰণেই হৈছে সৰ্বশ্ৰেষ্ঠ তোমালোকে যি কৰা আল্লাহে সেয়া জানে
ৱালা তুজাদিলু আহলাল কিতাবি ইল্লা বিল্লাতি হিয়া আহসানু ইল্লা আল্লাযীনা যালামু মিনহুম ওয়া কুলু আমান্না وقولوا آمنا بالذي أنزل إلينا وأنزل أنزل إليكم وإلهنا وإلهكم واحد ونحن له مسلمون
আর তোমালোকে উত্তম পন্থাৰ বাহিৰে কিতাবীসকলৰ লগত বিতৰ্ক নকৰিবা, কিন্তু সিহঁতৰ মাজৰ যিসকলে অন্যায় কৰিছে সিহঁতৰ লগত কৰিব পাৰা। তোমালোকে কোৱা, আমাৰ প্ৰতি আৰু তোমালোকৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাৰ ওপৰত আমি ইমান আনিছোঁ। আমাৰ ইলাহ আৰু তোমালোকৰ ইলাহ এজনেই, আমি তেওঁৰ প্ৰতিহে আত্মসমৰ্পণকাৰী।
وكذلك أنزلنا إليك الكتاب فالذين آتيناهم الكتاب يؤمنون به ومن هؤلاء من يؤمن به وما يجحد بآياتنا
এইদৰেই আমি তোমাৰ প্ৰতিও কিতাপ অৱতীৰ্ণ কৰিছো, এতেকে যিসকলক আমি পূৰ্বে কিতাপ প্ৰদান কৰিছিলো তেওঁলোকেও ইয়াৰ প্ৰতি ইমান পোষণ কৰে। ইহঁতৰ মাজৰো কিছুমানে ইয়াৰ প্ৰতি বিশ্বাস স্থাপন কৰে। কাফিৰসকলৰ বাহিৰে আন কোনেও আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ নকৰে।
وما كنت تتلو من قبله من كتاب ولا تخطه بيمينك إذا لارتاب المبطلون
আর তুমি তো ইয়ার পূর্বে কোনো কিতাব পড়া নাছিল আর নিজ হাতে কোনো কিতাব লিখা নাই যে বাতিল পন্থী সকলে সন্দেহ পোষণ করিব।
بل هو آيات بينات في صدور الذين أوتوا العلم وما يجحد بآياتنا إلا الظالمون
برون زيها قلت جيان دان قرار حيث پرکتا تا تاولا قرار انترات ایک خون حيث اتا اسپسٹ و ندر خون کیا بل ظالم حقا لئے اما ندر خون ہم وقت اسکار کرے
وقالوا لولا أنزل عليه آيات من ربه قل إنما الآيات عند الله قل إنما الآيات عند الله وإنما أنا نذير
সিহঁতে আৰু কয় তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰলৈ নিদৰ্শন অৱতীৰ্ণ কিয় নহয়। কোৱা, নিদৰ্শনসমূহ হৈছে কেৱল আল্লাহৰ নিয়ন্ত্ৰণাধীন, মই কেৱল এজন স্পষ্ট সতৰ্ককাৰীহে
মাত্ৰ। إن في ذلك لرحمة وذكرى لقوم يؤمنون
এইটো সিহঁতৰ বাবে যথেষ্ট নহয়নে আমি তোমাৰ প্ৰতি কোৰাণ অৱতীৰ্ণ কৰিছো যিখন সিহঁতৰ ওচৰত পাঠ কৰা হয়? নিশ্চয় ইয়াত অনুগ্ৰহ আৰু উপদেশ আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে ইমান পোষণ কৰে।
قل كفى بالله بيني وبينكم شهيدا يعلم ما في السماوات والأرض والذين آمنوا بالباطل وكفروا بالله أولئك هم الخاسرون
كوا مورارو تمالكر مازوت حكي سبع الله زتستو أكا خما أرو پتبت زياسي সেয়া তেওঁ জানে। যিসকলে বাতিলক বিশ্বাস কৰে আৰু আল্লাহৰ লগত কুফুৰি কৰে সিহঁতে হৈছে ক্ষতিগ্ৰস্ত।
ويستعجلونك بالعذاب ولولا أجل مسمى لجاءهم العذاب ولا يأتينهم بغتة وهم لا يشعرون
আৰু সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়। যদি সময় নিৰ্ধাৰিত নাথাকিলহেঁতেন তেন্তে নিশ্চয় সিহঁতৰ ওপৰত শাস্তি আহি পৰিলহেঁতেন। জানে চোৱা, নিশ্চয় সিহঁতৰ ওপৰত শাস্তি আহিব আকস্মিকভাৱে, আনকি সিহঁতে উপলব্ধিও কৰিব নোৱাৰিব।
يستعجلونك بالعذاب وإن جهنم لمحيطة بالكافرين
সিহঁতে তোমাক শাস্তি ত্বৰান্বিত কৰিবলৈ কয়, অথচ জাহান্নামে কাফিৰসকলক নিশ্চয় পৰিবেষ্টন কৰিব।
يوم يغشاهم العذاب من فوقهم ومن تحت أرجلهم ويقول ذوقوا ما كنتم تعملون
كيدنا خستيه كيوتو كيوتر উপরৰ পৰা আৰু তলৰ পৰা আচ্ছন্ন কৰিব আৰু তেওঁ কব তোমালোকে যি কৰিছিল তাৰ খোৱাত গ্ৰহণ কৰা।
يا عبادي الذين آمنوا إن أرضي واسعة فإياي فاعبدون
هي مور مومن بندا هقل نيتشي مور পৃথিবীখন বহুত প্রশস্ত এটাকে তোমালোকে কেবল মুরে ইবাদত করা।
كل نفس ذائقة الموت ثم إلينا ترجعون
প্রতিটো জীবই মৃত্যুর সোয়াদ গ্রহণ করিব, তার পিছত তোমালকে আমার ওসরলৈকে প্রত্যাবর্তিত হবা।
والذين آمنوا وعملوا الصالحات لنبوئنهم من الجنة غرفا تجري من تحتها الأنهار خالدين فيها نعم أجر العاملين
আর যিসকলে ইমান আনিছে আর সৎকর্ম করেছে নিশ্চয় আমি তেওঁলোকর বসবাসর ভাবে জান্নাতত সুউচ্চ প্রসাদ প্রদান করিম, যার তলত নদীসমূহ প্রবাহিত থাকিব, তাত তেওঁলোক স্থায়ী হব। আমলকারী সকলের ভাবে এয়া কিমান যে উত্তম প্রতিদান।
আল্লাযীনা সাবারু ওয়ালা রাব্বিহিম ইয়াতাওয়াক্কালুন
যিসকলে ধৈর্য ধারণ করে আর তেওঁলোকর প্রতিপালকের উপর ভরসা করে।
ওয়াকাইম মিন لا تحمل رزقها الله يرزقها وإياكم وهو السميع العليم
এনেকুৱা বহুতো জীৱ জন্তু আছে যিবোৰ নিজৰ খাদ্য সঞ্চয় কৰি নাৰাখে, আল্লাহে সেইবোৰক জীৱিকা দান কৰে আৰু তোমালোককো, আৰু তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ।
ولئن سألتهم من خلق السماوات والأرض وسخر الشمس والقمر ليقولن الله فأنى يؤفكون
আৰু যদি তুমি সিহঁতক সুধা আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে আৰু কোনে চন্দ্ৰ সূৰ্যক নিয়ন্ত্ৰিত কৰিছে, সিহঁতে নিশ্চয় কব আল্লাহ, তেনেহলে সিহঁতক কলৈ উভতাই নিয়া হৈছে।
আল্লাহু ইয়াবসুতু আর-রিযক লিমান ইয়াশাউ মিন ইবাদিহি ওয়া ইয়াকদিরু লাহ ইন্নাল্লাহা বিকুল্লি শাইইন আলীম
আল্লাহে তার বান্দাসকলের মাজর পৰা যাক ইচ্ছা করে তার জীবিকা বৃদ্ধি করে দিয়ে আর যাক ইচ্ছা করে সীমিত করে দিয়ে, নিশ্চয় আল্লাহ সকল বস্তু সম্পর্কে সম্যক অবগত।
ওয়ালাইন সাআলতাহুম মান নাযযালা মিনাস সামাঈ মাআন ফাআহয়া বিহিল আরযা মিন বাদি মাউতিহা লায়াকুলুন্না আল্লাহ قل الحمد لله بل اكثرهم لا يعقلون
আৰু যদি তুমি সিহঁতক সুধা আকাশৰ পৰা পানী বৰ্ষণ কৰি কোনে মৃতভূমি সঞ্জীৱিত কৰে, সিহঁতে অৱশ্যে কব আল্লাহ, কোৱা সকলো প্ৰশংসা আল্লাহৰেই, কিন্তু সিহঁতৰ সৰহভাগে এইটো অনুধাৱন নকৰে।
وما هذه الحياة الدنيا إلا له ولعب وإن الدار الآخرة لهي الحيوان لو كانوا يعلمون
এই পার্থিব জীবন খেল দেমালির বাহিরে আন একো নহয়, আখিরাতৰ জীৱনেই হৈছে প্ৰকৃত জীৱন যদি সিহঁতে জানিলেহেঁতেন।
فإذا ركبوا في الفلك دعوا الله مخلصين له الدين فلما نجاهم إلى البر إذا هم يشركون
কিন্তু সিহঁতে যেতিয়া নজনত আরোহণ করে তেতিয়া সিহঁতে বিশুদ্ধ চিত্তে একনিষ্ঠভাৱে কেৱল আল্লাহকে আহ্বান করে তাৰপিছত তেওঁ যেতিয়া সিহঁতক উদ্ধার কৰি স্থলত আনে তেতিয়া সিহঁতে শিৰকত লিপ্ত হয়
ليكفروا بما آتيناهم وليتمتعوا فسوف يعلمون
এই কারণে যে যাতে আমি সিহঁতক যি প্ৰদান কৰিছো সেয়া সিহঁতে অস্বীকাৰ কৰিব পাৰে আৰু ভোগ বিলাসত মত্ত থাকিব পাৰে এতেকে শীঘ্ৰেই সিহঁতে জানিবলৈ পাব ইয়াৰ ভয়াৱহ পৰিণাম সম্পৰ্কে
أَوَلَمْ يَرَوْا أَنَّا جَعَلْنَا حَرَمًا آمِنًا وَيُتَخَطَّفُ النَّاسُ مِنْ حَوْلِهِمْ أَفَبِالْبَاطِلِ يُؤْمِنُونَ وَبِنِعْمَةِ اللَّهِ يَكْفُرُونَ
كيوتا لقو كارا نائنه جا امي مقر حرموك نرابط كوريسو اتو سيار ساريو فالتوكا منوبر اپهرانو سيكار هاي تطاپيو كيوتا باطلوك بسك كوريبونه আর আল্লাহর নিয়ামতক অস্বীকার করিব না
ওয়ামান আযলামু মিম্মান ইফতারা আলা আল্লাহি কাযিবান আও কাযযাবা বিল হক লাম্মা জাআহ আলাইসা ফি জাহান্নাম মাসওয়াল লিল কাফিরিন
আর যে ব্যক্তি আল্লাহর উপর মিছা রচনা করে অথবা তেওঁৰ তৰফৰ পৰা সত্য হোৱাৰ পিছতো তাক অস্বীকাৰ করে সেইজনতকৈ অধিক জালিম আৰু নো কোন হ'ব পাৰে জাহান্নামৰ মাজতে কাফিৰসকলৰ আৱাসস্থল নহয়নে বাৰু
ৱাল্লাযীনা জাহাদু ফীনা লানাহদিয়ান্নাহুম সুবুলানা ওয়া ইন্নাল্লাহা লামাআল মুহসিনীন
আৰু যিসকলে আমাৰ পথত সৰ্বাত্মক প্ৰচেষ্টা চলায় আমি তেওঁলোকক নিশ্চয় আমাৰ পথসমূহত পৰিচালিত কৰিম নিশ্চয় আল্লাহ মুহসিনসকলৰ লগত আছে